এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। ৰাজ্যজুৰি আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 537 সংখ্যক আবিৰ্ভাৱ মহোৎসৱ পালন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মহাপুৰুষজনাৰ আবিৰ্ভাৱ তিথি উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা জনোৱাৰ লগতে গুৰুজনাকো শ্ৰদ্ধাৰে স্মৰণ কৰিছে। এটা বাৰ্তাত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে জ্ঞান, ভক্তি আৰু মানৱতাৰ অমৃত বাণীৰে যুগে যুগে পথ প্ৰদৰ্শন কৰি থকা মহাপুৰুষজনাক আমাৰ জাতীয় জীৱনৰ প্ৰেৰণাৰ অমল উৎস। গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে ৰাজ্যৰ সত্ৰ আৰু নামঘৰসমূহত নৈমিত্তিক প্ৰসংগৰ লগতে ভাগৱত ভ্ৰমণ, ধৰ্মালোচনা সভা আদি অনুষ্ঠিত হৈছে। শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা স্থাপিত বৰপেটা সত্ৰত এই আবিৰ্ভাৱ মহোৎসৱ উলহ মালহেৰে আয়োজন কৰা হৈছে। ধুবুৰী জিলাতো আজি শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱ অনুষ্ঠিত হৈছে। এই উদ্দেশ্যে পুৱাৰে পৰা গোলোকগঞ্জৰ ৰামৰায় কুটি সত্ৰত ভালেসংখ্যক লোক সমবেত হৈ বিভিন্ন কাৰ্যসূচীৰে গুৰুজনাৰ সৃষ্টিক স্মৰণ কৰিছে। জিলাখনৰ চাপতগ্ৰামৰ লীলানন্দ পাগলা বাবাৰ আশ্ৰমতো এই মহোৎসৱ অনুষ্ঠিত হৈছে। সমগ্ৰ শিক্ষা অসমে অহা 9 জুনৰ পৰা তৃতীয় শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে নিয়মীয়া মান নিৰূপণ পৰীক্ষাৰ প্ৰথম পৰ্যায় অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰিছে। শৈক্ষিক বৰ্ষৰ আৰম্ভণিতে ছাত্ৰ ছাত্ৰীসকলৰ শিকনৰ মূল্যায়নৰ লক্ষ্যৰে অনুষ্ঠিত কৰি অহা এই পদক্ষেপৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ শিকনৰ ক্ষেত্ৰত হোৱা অসুবিধা আৰু এই ক্ষেত্ৰত ল'বলগীয়া ব্যৱস্থাসমূহ নিৰ্ধাৰণ কৰা হয়। সমগ্ৰ শিক্ষা অসমৰ মিছন সঞ্চালকে জাৰি কৰা অধিসূচনা অনুসৰি তৃতীয়ৰ পৰা পঞ্চম শ্ৰেণীলৈ 9 জুনৰ পৰা 12 জুনলৈ পৰীক্ষা অনুষ্ঠিত হোৱাৰ বিপৰীতে ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ 16 জুনত মান নিৰূপণ পৰীক্ষা অনুষ্ঠিত হ'ব। দেশৰ 4খন মুখ্য চহৰত 19 কিলোগ্ৰাম ওজনৰ ব্যৱসায়িক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য 42 টকাৰ পৰা 53.50 টকালৈ বৃদ্ধি পাইছে। অৱশ্যে ঘৰুৱা ৰন্ধন গেছৰ মূল্য এতিয়াও অপৰিৱৰ্তিত হৈ আছে। দিল্লীত ব্যৱসায়িক ৰন্ধন গেছৰ মূল্য প্ৰতি চিলিণ্ডাৰত 3,113.50 টকা হৈছে। একেদৰে মুম্বাইত এনে চিলিণ্ডাৰৰ মূল্য 3,067.50 টকা, কলকাতাত 3,255.50 টকা আৰু চেন্নাইত 3,283 টকালৈ বৃদ্ধি হৈছে। পশ্চিম এছিয়াৰ সংঘৰ্ষৰ ফলত বৰ্ধিত গোলকীয় শক্তি ব্যয়ৰ পৰিপ্ৰেক্ষিতত বাণিজ্যিক চিলিণ্ডাৰৰ দাম বৃদ্ধি পাইছে। ডিব্ৰুগড় জিলাৰ লাহোৱাল উন্নয়ন খণ্ডৰ ৰমাই কদৈবাম গাঁৱত আফ্ৰিকান চুৱাইন ফিভাৰৰ ৰোগ ধৰা পৰিছে। জিলাখনৰ পশুপালন আৰু পশু চিকিৎসা বিষয়ৰ প্ৰতিবেদনৰ ভিত্তিত কদৈবামৰ এজন লোকৰ গাহৰিপাম এলেকাত চুৱাইন ফিভাৰৰ সংক্ৰমণ ধৰা পৰিছে। জনস্বাস্থ্য আৰু পশুধনৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে অঞ্চলটোত তাৎক্ষণিকভাৱে প্ৰযোজ্য হোৱাকৈ কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই অনুসৰি সংক্ৰমিত এলেকাৰ পৰা 1 কিলোমিটাৰ ব্যাসাৰ্ধ এলেকাক সংক্ৰমিত অঞ্চল আৰু 10 কিলোমিটাৰ ব্যাসাৰ্ধ এলেকাক নিৰীক্ষণ অঞ্চল হিচাপে চিহ্নিত কৰা হৈছে। 1 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত থকা সকলো অঞ্চলৰ গাহৰি, গাহৰিৰ মাংস অথবা গাহৰিৰ খাদ্য অনা নিয়াকৰ সম্পূৰ্ণৰূপে বাধা আৰোপ কৰা হৈছে। তদুপৰি মৃত গাহৰি বা ইয়াৰ অৱশিষ্ট নদী, বিল, খাল বা আন কোনো জলভাগত নেপেলাবলৈ নিৰ্দেশ দিয়া হৈছে। জিলাখনত অবৈধভাৱে পথৰ কাষত গাহৰি মাংস বিক্ৰী কাৰ্য ৰোধ কৰিবলৈ আৰক্ষী চকীসমূহক কঠোৰ দৃষ্টি ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে। মুম্বাইত কালি দেহাৱসান ঘটা ভাৰতীয় সংগীত জগতৰ কিংবদন্তী গায়িকা সুমন কল্যাণপুৰৰ শেষকৃত্য আজি দিনৰ 12 বজাত মুম্বাইৰ পৱন হংস শ্মশানত সম্পন্ন কৰা হ'ব। উল্লেখযোগ্য যে প্ৰভাত প্ৰতিম গায়িকাগৰাকীৰ মৃত্যুৰ সময়ত বয়স হৈছিল 89 বছৰ। প্ৰবীণ গায়িকাগৰাকীয়ে 1950ৰ পৰা 1970 চনলৈ বোলছবি গীতৰ সোণালী যুগত হিন্দী, মাৰাঠীকে ধৰি বিভিন্ন ভাৰতীয় ভাষাৰ গীতত কণ্ঠদান কৰিছিল। 1937চনৰ 28 জানুৱাৰীত বাংলাদেশৰ ঢাকাত জন্মগ্ৰহণ কৰা সুমন কল্যাণপুৰে 1950চনৰ মাজভাগত প্ৰথমখন হিন্দী ছবিত গীত গাইছিল। আজকাল তেৰে মেৰে প্যাৰ কে চৰ্চে, না না কৰকে প্যাৰ আৰু তুমনে পুকাৰা ঔৰ হম চালে আয়ে আদিকে ধৰি বহু জনপ্ৰিয় হিন্দী গীত গাইছিল। তেওঁ কিংবদন্তী গায়ক মহম্মদ ৰফিৰ সৈতে প্ৰায় 100টা গানত কণ্ঠ নিগৰাইছিল। ডঃ ভূপেন হাজৰিকাৰ পৰিচালনা, প্ৰযোজনা আৰু সংগীতেৰে সজোৱা জনপ্ৰিয় অসমীয়া বোলছবি প্ৰতিধ্বনিৰ গীতত কণ্ঠ নিগৰুৱাৰ লগতে পোনাকণ, চিকমিক বিজুলী, কাঁচঘৰ, নয়নমণি আদি ছবিৰো নেপথ্য গায়িকা আছিল। আকাশৰে নীলাই, জীৱনঘড়ীৰ প্ৰতিটো পল, মিলনৰে এই শুভ ক্ষণ, ঐ ঐ আকাশ শুভ আদি জনপ্ৰিয় অসমীয়া গীতবোৰেৰে সুমন কল্যাণপুৰে শ্ৰোতাৰ হৃদয় জিনিছিল। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।